এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল জোহা বুলিও কোৱা হয়। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ চলমাৰা মানকাছ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ঈদ উদযাপন সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, ISBTকে ধৰি বিভিন্ন স্থানত কালি যথেষ্ট ভিৰ পৰিলক্ষিত হয়। শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহতো পুৱাৰ ভাগতে আজি সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ঈদ উপলক্ষে ৰাজ্যবাসীলৈ, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উজ জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি অধিক সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত বহু বিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধ্বনিভোটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়ক বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে।
আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া। এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
ওদালগুৰি জিলা আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ৰৌতা থানা আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।